পডকাষ্টৰ সমূহ শ্ৰোতালৈ নমস্কাৰ। আজি আগবঢ়াইছোঁ অসমীয়া ব্যাকৰণ, সেয়া হৈছে এটা শব্দত প্ৰকাশ কৰা। আগবঢ়াইছে ৰীমামণি ভূঞা বৰাই।
আনৰ ভাল দেখিব নোৱাৰা, পৰচি কাটৰ বা চকু চৰহা, যি আনৰ অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন, যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে ডকাইত, যি লোকে বিশ্বাস ৰাখিব নোৱাৰে অবিশ্বাসী, যি মাটিৰ উৎপাদিকা শক্তি নাই অনুব্বৰা, যি মাটিত সাৰ নাই অসাৰুৱা, ঘাঁহেৰে ভৰা যি ঠাই ঘাঁহনি, যি কথাৰ অৰ্থ নাই নিৰৰ্থক, অৰ্থহীন বা অৰ্থশূন্য, খাবলৈ অনা কলপুলি পচলা, কলেৰে ভৰা যি ঠাই কলনি, কাণেৰে নুশুনা যি মানুহ কলা, যি তিৰোতাই কাপোৰ বব জানে শিপিনী, গৰু বন্ধা ঠাই গোহালি, মহ বন্ধা ঠাই খুটি, যি মাগী খাই এটা শব্দত প্ৰকাশ কৰিলে তাক মগনীয়া, যি খুজি খাই খুজনীয়া, যি দীৰ্ঘকাল জীয়াই থাকে দীৰ্ঘজীৱী, গোটেই জীৱনজুৰি আজীৱন, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে এটা শব্দত প্ৰকাশ কৰিলে তাক আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী বুলি কয়, যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে পৰনিৰ্ভৰশীল, যি বস্তু দিব পৰা নাযায় অদেয়, যি কথা জনা নাযায় অজ্ঞাত বা অজানিত, যাক সহজতে লাভ কৰা যায় সুলভ, সহজলভ্য অথবা অনায়াসলভ্য, যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ, নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা, আৱিষ্কাৰক বা আৱিষ্কাৰকৰ্তা, যি আনৰ মুখলৈ বাট চাই থাকে পৰমুখাপেক্ষী, যাৰ বল আছে বলি, যি পথৰ পৰা বিচলিত হৈছে প্ৰথভস্ত, যি দেশৰ হকে মৃত্যুবৰণ কৰে শ্বহীদ, যি মানুহৰ নিজাপি ঘৰ বাৰী নাই, একে ঠাইতে থিতাপি লৈ নথকা এজাতি মানুহ এটা শব্দত প্ৰকাশ কৰাত তাক অঘৰী বুলি কয়, যি জন্তু ঘৰত পোহা হয় পোহনীয়া, যি অতিশয় দীঘল নহয় নাতি দীৰ্ঘ, যি জুইত পুৰি নাযায় অদাহ্য, যি আগেয়ে শুনা নাই অশ্ৰুতপূৰ্ব, যি ঘটনা আগেয়ে ঘটা নাই অভূতপূৰ্ব, যি চিঠি বিলাই এটা শব্দত প্ৰকাশ কৰাত তাক পিয়ন বুলি কয়, যিজনে বিয়া কৰোৱা নাই অবিবাহিত অথবা আবিয়ৈ, যি মানুহে দেশক ভাল পায় দেশপ্ৰেমিক, যাৰ ধন আছে ধনী, যি মানুহ দেশৰ ভক্ত দেশভক্ত, যাৰ বল নাই নিৰ্বলী বা দুৰ্বল, যিজন কৰ্মত বীৰৰ তুল্য কৰ্মবীৰ, যাৰ মান আছে মানী, যিজন সাহিত্যত সম্ৰাটৰ তুল্য সাহিত্য সম্ৰাট, যি দুয়োটা চকুৰে দেখা নাপায় অন্ধ, ঘৰত থকা জন্তু ঘৰচীয়া, যি এটা চকুৰে নেদেখে কণা, বাটেৰে যোৱা মানুহ বাটৰুৱা, যাৰ পিতৃ মাতৃ দুয়ো মৰিছে ঘাট মাউৰা, য'ত বহুতো ল'ৰা ছোৱালীয়ে পঢ়ে পঢ়াশালী বা বিদ্যালয়, যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয় এটা শব্দত প্ৰকাশ কৰিলে হয় নাতিশীতোষ্ণ, যি ঠাই অতি কষ্টেৰে লংঘন কৰা যায় দুৰ্লংঘ, যাক লংঘন কৰিব নোৱাৰি অলংঘ বা অলংঘনীয়, বৰষুণ নোহোৱা যি বতৰ খৰাং, বনত থকা জন্তু বনৰীয়া, যাৰ একোৱেই নাই অকিঞ্চন বা নিশ্চ, যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত পাতহ স্মৰণীয়, যি সহজতে জীৰ্ণ নাযায় গুৰুপাকী, আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ অজীৰ্ণ, যি তিৰোতাই ধান ৰুৱে ৰোৱনি, যি তিৰোতাই ধান দাই দাৱনি, যাক সহজে বুজা যায় সহজ বুদ্ধ, যাক বুজিব পাৰি বোধগম্য, যি যন্ত্ৰেৰে হাতেৰে সূতা কাটে যতৰ। হঠাতে হোৱা যি ঘটনা এটা শব্দত প্ৰকাশ কৰিলে সেয়া আকস্মিক বুলি কয়। ৰং আছে য'ত ৰঙালী, জুই ধৰি ৰখা যি ঠাই জুহাল, সোণৰ দৰে বৰণ যাৰ সোণালী বা সোণোৱালী, ৰূপৰ দৰে বৰণ যাৰ ৰূপোৱালী বা ৰূপালী, ভোগ আছে য'ত ভোগালী, ৰন্ধা বঢ়া কৰা যি ঠাই ৰান্ধনীশাল, যি একে গোত্তৰ সগোত্ত, গধূলি চকুৰে যি নেদেখে কুকুৰী কণা, যি সঁচা কথা কয় তেওঁ সত্যবাদী, যি ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়, মাটিৰে যি নিৰ্মিত মৃন্ময়, যি তিৰোতাৰ স্বামী মৰিছে বিধৱা বা বাৰী, মেলত যি পাৰ্গত মেলেকী, যি পুৰুষৰ ঘৈণীয়েক মৰিছে বৰলা বা বিপত্নীক, যি নিজক নিজে পণ্ডিত বুলি ভাবে পণ্ডিত স্মণ্য, যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমুখ বা হতবুদ্ধি, যি অনুষ্ঠান শৰৎকালত হয় শাৰদীয়, মিছা কথা যি কয় মিছলীয়া, যি মাতৃৰ মাত্ৰ এটাহে সন্তান কাকবন্ধা, একে মাকৰ যি সন্তান সহোদৰ বা সুদৰ, একে সময়তে হোৱা সমসাময়িক, এবাৰ গুটি লাগি মৰা গছ ঔষধি, স্বামী থকা তিৰোতা আয়তী বা সধবা, লোকক দেখি পাছত যি কৰা যায় এটা শব্দত প্ৰকাশ কৰিলে তাক অনুকৰণ বুলি কয়, লোকক দেখি পিছে পিছে যোৱা সেয়া অনুসৰণ, লোকৰ পৰা পোৱা নিন্দা লোকনিন্দা, সাহ আছে যাৰ সাহসী বা সাহিয়াল, বতা সৰিয়হেৰে কৰা চাটনি কাহুদি, বিহুৰ আগদিনা উৰুকা, খাৰণিখনা সৰিয়হৰ গুৰি খাৰলি বা বেহুৱা, মাটিৰ নিচেই সৰু টেকেলি ভুৰুকা, আনৰ দুখ দেখা স্বভাৱ অসূয়া, ঠেং নোহোৱা ভেকুলি পোৱালি লালুকী, যি গুণীৰ গুণ বুজিব পাৰে গুণগ্ৰাহী, যি বিদেশৰ পৰা আহে বিদেশী, যাক ভেদ কৰিব নোৱাৰি অভেদ্য, পি খোৱা যি বস্তু পেয়, যাক সহজে ভেদ কৰিব নোৱাৰি দুৰ্ভেদ্য, চেলেকী খোৱা বস্তু লেজ্য, যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক, যি পৰৰ ঠাইত বাস কৰে প্ৰবাসী, যি ঈশ্বৰক বিশ্বাস নকৰে নাস্তিক, যি কষ্ট সহিব পাৰে কষ্ট সহিষ্ণু, যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে এটা শব্দত প্ৰকাশ কৰিলে তাক কৃতজ্ঞ বুলি কয়, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে তেওঁক অকৃতজ্ঞ বা কৃতঘ্ন বুলি কয়, যি পৰিণাম চিন্তা কৰি কাম কৰে তেওঁ পৰিণামদৰ্শী, যাক সহজতে ভাঙিব পাৰে ভংগুৰ, যি কোনো কাম কৰিব নোৱাৰে অকমান্য বা অসাধন, যি কথা কোৱা উচিত নহয় অকথনীয় বা অকথ্য, যি বিধিসন্মত সেয়া বৈধ, যি বিধিসন্মত নহয় বা বিধিৰ বিৰোধী অবৈধ, দৰমহা নোলোৱাকৈ কৰা কাম অবৈতনিক, প্ৰাণক পণ কৰি প্ৰাণে পণে, চুবাই খোৱা যি বস্তু সভ্য, যি ক্ষয় হ'বলৈ ধৰিছে ক্ষয়িষ্ণু, যি ভৱিষ্যত চিন্তা কৰিব পাৰে দূৰদৰ্শী, যি ভৱিষ্যত চিন্তা কৰিব নোৱাৰে অদূৰদৰ্শী, যি বাঢ়িবলৈ ধৰিছে বৰ্ধিষ্ণু, যাৰ সকলো বস্তু অটাকৈ আছে আতন্তীয়াৰ, যাৰ ঋণ আছে ঋণী, এটা সন্তান হোৱাৰ পৰা আন এটা হোৱালৈকে সময় আনজ, যাৰ হাত আঁঠুৰ তললৈকে পৰা আজানুলম্বিত, যাৰ মৰণ নাই অমৰ, কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা কৃত সংকল্প, যি নিজে নিজে হয় স্বয়ম্ভূ, কাৰো নাম নধৰাকৈ পৰা গালিক এটা শব্দত প্ৰকাশ কৰাত গোৱাল গালি বুলি কয়। যাৰ ধাৰ আছে ধৰুৱা, যি দুই হাত সমানে চলাব পাৰে সব্যসাচী, যাৰ সীমা নাই অসীম, যি আনফালে মন দিয়ে অন্য মনস্কৰ, যাক বধ কৰা উচিত বৈধ, যাক নিবাৰণ কৰিব নোৱাৰি অনিবাৰ্য, যাৰ ধৰ্মলৈ ভয় আছে ধৰ্মভীৰু, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়, যাৰ আদি নাই অনাদি, যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিহাৰ্য বা অপৰিত্যাজ্য, যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত বা অকল্পনীয়, বধ কৰিবৰ ইচ্ছা জিজ্ঞাংসা, যাৰ বিবেচনা শক্তি নাই অবিবেচক, যি নিশাহে চৰে নিশাচৰ।
আজিৰ খণ্ডত অসমীয়া ব্যাকৰণৰ এটা শব্দত প্ৰকাশ কৰা আপোনালোকলৈ আগবঢ়ালোঁ। পাঠ কৰিলে ৰীমামণি ভূঞা বৰাই। আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।